وقال نسوة في المدينة امرأة العزيز تراود فتاها عن نفسه قد شغفها حبا إنا لنراها في ضلال مبين.
আৰু নগৰৰ কিছুমান মহিলাই গাই ফুৰিছিল যে আজিজৰ স্ত্ৰীয়ে তাইৰ কীটৰডাক যুৱকৰ পৰা অসৎ কৰ্ম কামনা কৰিছিল, গভীৰ প্ৰেমে তাইক উন্মত্ত কৰিছে। নিশ্চয় আমি তাইক স্পষ্ট বিভ্ৰান্তিত দেখি আছোঁ।